সুপার হিট 93.5 রেড এফ এম মর্নিং নাম্বার ওয়ান দৰ মনবিশ আৰু আজি রেড এফ এম ষ্টুডিঅ'ত মোৰ সৈতে আছে ডক্টৰ বিকাশ ৰায় দাস। ৱেল ডক্টৰ, এইখিনিতে শুনিবলৈ বেয়া লাগিলেও ইন জেনেৰেল কোৱা হয় যে ঘৰে ঘৰে আজিকালি ডায়েবেটিক ৰোগী, ফেষ্টিভিটিৰ বতৰতো যথেষ্ট ডায়েবেটিক ৰোগীৰ অসুবিধা বেছিকৈ দেখিবলৈ পোৱা যায়। হোৱাট উড ইউ লাইক টু সাজেষ্ট?
একচুৱেলি এতিয়া ইণ্ডিয়াক কোৱা হয় ডায়েবেটিছ কেপিটেল অফ দ্য ৱৰ্ল্ড, মানে গোটেই ৱৰ্ল্ডৰ যিমান ডায়েবেটিছ পেচেণ্ট আছে চবতকৈ বেছি পেচেণ্ট আছে ইণ্ডিয়াত। আৰু ইণ্ডিয়াত যে ডায়েবেটিছ নতুন ডিস্কভাৰী বা নতুনকৈ পেচেণ্টৰ ক্ৰিয়েশ্যন হৈছে এইটো নহয়। ইভেন ফ্ৰম দ্য এৰা অফ সুশ্ৰুতা একদম অতীজতো ডায়েবেটিছৰ ৰোগী আছিলে। তেতিয়া এই বেমাৰটোক আপুনি অথৰ্ব বেদ বা এনেকুৱা ধৰণৰ আমাৰ পুৰণা যিবিলাক বেদ আছে তাতো ইয়াৰ উল্লেখ আছে। ইয়াৰ নামটো তেতিয়া আছিল মধুমেহ। মধু মিনছ চুইট, মেহ মিনছ ইউৰিন। চ' তেতিয়াৰ চিকিৎসকবিলাকেও গম পাইছিলে যে ডায়েবেটিছ ৰোগ আছে। আৰু উইণ্টাৰত বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে খুব সাৱধানতা অৱলম্বন কৰিব লাগে, বিশেষকৈ ভৰি দুখনৰ, কাৰণ ডায়েবেটিছ ৰোগীৰ নাৰ্ভৰ যিটো ইম্পাল্চ সেইটো কমি যায়। এইটো মাইক্ৰ' নিউৰোপেথি বুলি কওঁ আমি ডাক্তৰী ভাষাত। চ' তেওঁলোকে ভৰিখন ঠাণ্ডা হৈ যদি থাকে বা ভৰিখনত যদি দুখ পায় তেতিয়া তেওঁলোকে গম নাপায় আৰু ফলত ভৰিখন ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে। ভৰিত হয়তো আলচাৰ হ'ব পাৰে বা তেওঁ নজনাকৈ দুখ পাব পাৰে আৰু যিটো পিছত আলচাৰ হৈ যাব পাৰে, ঘাঁ হৈ যাব পাৰে। ত' সেইকাৰণে ভৰি দুখন খুব সাৱধানে থাকিব লাগে, গৰম মোজা এনেকুৱা ধৰণৰ পৰিধান কৰি থাকিব লাগে যাতে ভৰি দুখনে ঠাণ্ডা নাপায়, সেইটোৰ ওপৰত বিশেষ ধ্যান দিব লাগে।
চ' প্লিজ টেক গুড কেয়াৰ অফ ইয়ৰ ফিট। অন দ্য থট আগবাঢ়িম সুপহিত গীতৰ মাজলৈ। 93.5 ৰেডিঅ' বজাতে ৰহক।